জিৰিমিয়া চাৰি অধ্যায়। জিৰুচালেমৰ ভৱিষ্যতে হ'বলগীয়া বিনাশ। যীহোৱাই কৈছে, হে ইজৰাইল লোকসকল, এই আন আন দেৱ দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহা। তুমি যদি এই জঘন্য দেৱ দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্ৰাহ্য কৰা নহ'ব। আৰু যদি তুমি ঘোষণা কৰা যে নিশ্চয়কৈ যীহোৱাৰ জীৱিত, তেওঁ যিটো কয় সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়, যীহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্বাদপ্ৰাপ্ত বুলি জ্ঞান কৰিব আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব। সেইবাবে যীহোৱাই যিহুদা আৰু জেৰুচালেমৰ লোকসকলক এই কথা কৈছে। খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্ৰস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্ৰহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ'বলৈ ভাল গুটি নিহিছে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি নষ্ট কৰিবলৈ মই নোখোজো। হে যিহুদাৰ লোক, হে জেৰুচালেম নিবাসীসকল, তোমালোকে যীহোৱাৰ উদ্দেশ্যে চুন্নত হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ষুধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব। যীহোদাত বাকী ঠাইবোৰত প্ৰচাৰ কৰা আৰু জেৰুচালেমৰ সকলো লোকৰ আগত ঘোষণা কৰা, আৰু চোৱা, দেশত তোমালোকে হিঙা বজোৱা আৰু ৰিঙিয়াই কোৱা, গোট খোৱা, আহা আমি গড়েৰে আবিত হোৱা নগৰবোৰত সোমাওঁগৈ। জেৰুচালেমৰ লোকসকলক চিঞৰি কোৱা, ৰক্ষা পাবলৈ পলোৱা, পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমংগল আৰু মহাসংহাৰ আনি আছো। এটা সিংহই নিজ গাঁতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্ৰমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজকাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংস কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহ শূন্য কৰি এৰি থৈ যাব। এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাকাৰ কৰি ক্ৰন্দন কৰা আৰু দেখুওৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখী, কিয়নো যীহোৱাৰ জ্বলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই। যীহোৱাই ঘোষণা কৰিছে যে যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হ'ব, পুৰোহিতসকলে বিস্ময় মানিব আৰু ভাববাদীসকল আতংকিত হ'ব। তেতিয়া মই উত্তৰ দি ক'লো, হাই হাই, হে মোৰ প্ৰভু যীহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু জেৰুচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা তোমালোকৰ শান্তি হ'ব, অথচ তৰোৱালে মৰ্ম ভেদিছে। সেইকালত এই জাতিক আৰু জেৰুচালেমক এই কথা কোৱা যাব, ঘেঁহুৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ শূন্য পৰ্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্ৰমণ কৰিব। সেয়ে এক প্ৰবল বা মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া ময়ো তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম। চোৱা, আমাৰ শত্ৰুবোৰ আমালৈ বেগেৰে আহি আছে, সি মেঘবোৰৰ দৰে উঠি আহিব, তাৰ ৰদবোৰ বা মাৰলি বতাহৰ স্বৰূপ, তাৰ ঘোঁৰাবোৰ কোৰৰ পক্ষীতকৈও বেগী। হাই হাই, আমাৰ সৰ্বনাশ, কিয়নো আমি নষ্ট হলো। হে জেৰুচালেমৰ লোকসকল, যীহোৱাই ৰক্ষা কৰিবলৈ তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা, তোমালোকৰ অন্তৰত কুভাৱনা আৰু কিমান দিন ৰাখিবা, কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰইম পৰ্বতৰ উত্তৰফালে অতি দূৰৈত কোনো প্ৰচাৰ কৰোতাৰ দ্বাৰাই অমংগলৰ বাৰ্তা শব্দ শুনা গৈছে। ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু জেৰুচালেমতো ঘোষণা কৰা। জিহুৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে আৰু জিহুদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণধ্বনি কৰিব। খেতিৰ সময়ত খেতিৰখীয়াবোৰৰ দৰে তেওঁলোকে জেৰুচালেমৰ চাৰিওফালে অস্থায়ীভাৱে চাউনি পাতি থাকিব। জিহুৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ আচৰণ কৰিলে। তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ'ব। তোমালোকৰ কলিজাবোৰত তৰোৱালে খোজ মাৰি আঘাত কৰাৰ দৰে হ'ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে, সেয়ে তোমালোকৰ দুষ্টতাৰ ফল। হাই হাই মোৰ নাৰী, মোৰ নাৰী, মই অতিশয় শোক পীড়িত হৈছো, মোৰ অন্তৰত মই অতি বেদনা পাইছো। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে, কিন্তু মই নীৰৱে থাকিব নোৱাৰো, কিয়নো জিহুদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ'ব, শত্ৰুৰ হিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো। গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ'ব। অকস্মাতে আমাৰ তম্বুবোৰ মুহূৰ্ততে ধ্বংস হ'ব, আনকি মোৰ তম্বুৰ কাপোৰবোৰৰ ফালি চিৰাচিৰি হ'ব। কিমানকাল এই যুদ্ধ চলিব, কিমানকালনো শত্ৰুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম। জিহুৱাই কৈছে, কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী, মোৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তেওঁলোক মূৰ্খ, অজলা ল'ৰা ছোৱালীৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু কিন্তু সদাচৰণত অজ্ঞান। ঈশ্বৰে মোক এক দৰ্শন দিলে য'ত মই পৃথিৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ'ল, আৰু উদং আৰু আকাশমণ্ডললৈ চালো, তাত কোনো দীপ্তি নাছিল। মই পৰ্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে আৰু আটাই গিৰিবোৰ লৰিছে। মই চাই দেখিলোঁ কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ'ল। মই চাই দেখিলোঁ ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল, যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ'ল, সেই সকলো জিহুৱাৰ সাক্ষাতে আৰু তেওঁ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংস কৰা হ'ল। কিয়নো জিহুৱাই এই কথা কৈছে, গোটেই জিহুদাৰ দেশ ধ্বংসৰ ঠাই হ'ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম। এই হেতুকে মই যি ক'লো মোৰ লোকসকললৈ এইদৰে কৰিম আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে হুক কৰা যেন হ'ব আৰু ওপৰত থকা আকাশমণ্ডল অন্ধকাৰ ময় যেন হ'ব। অশ্বাৰোহী আৰু ধনুধৰসকলৰ শব্দত নগৰখনি পলাব, কোনো কোনোৱে দাঁত হাবিত সোমাব আৰু কোনো কোনোৱে শত্ৰুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। জিহুদাৰ গোটেই নগৰ ত্যাগ কৰা হ'ব, তাৰ মাজত বাস কৰোতা মানুহ কোনো নাথাকিব। এতেকে তোমালোক নিশ্চয় ধ্বংসৰ হবা, সেই বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলংকাৰেৰে নিজকে ভূষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা। উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব, কিয়নো মই ইতিমধ্যেই জেৰুচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালো যেন এগৰাকী প্ৰসৱকাৰিণী স্ত্ৰীৰ কান্দোন, প্ৰথম ল'ৰা উপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছো, কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাটৰুক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, মোৰ সৰ্বনাশ, কিয়নো বটকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে। এইবুলি কৈ দীঘল নিশ্বাস পেলোৱা, হাত বিস্তাৰ কৰা চিউন জীয়াৰীৰ শব্দ শুনিছোঁ।